বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে ভাস্বতী দেৱী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলি দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে শিক্ষাৰ্থী, গৱেষক আৰু শিক্ষাবিদসকলৰ উৎকৰ্ষ সন্ধানৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাই বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি ভাৰ্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰাণী মিত্ৰ আৰু জীৱদয়া বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে। শ্ৰীমোদীয়ে কয় যে এইবাৰৰ মহাকুম্ভ 144 বছৰ পাছত অনুষ্ঠিত হৈছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন দিশ সূচনাৰ বাৰ্তা বহন কৰিছে। তেওঁ কয় যে এই বাৰ্তা হৈছে বিকশিত ভাৰতৰ বাৰ্তা। প্ৰধানমন্ত্ৰী মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰে। তেওঁ কয় যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱবোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ ভৱিষ্যত ৰচনা কৰাৰ বাবে এয়া হৈছে ৰূপান্তৰৰ আৰম্ভণি। শ্ৰীমোদীয়ে কয় যে এই মহাকুম্ভ মেলাত দেশ বিদেশৰ বিভিন্ন জাতি তথা আদৰ্শৰ লোকে অংশগ্ৰহণ কৰিছে। মহাকুম্ভত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰাটো কেৱল এটা অভিলেখেই নহয়, বৰঞ্চ ই শতিকা শতিকা জুৰি দেশৰ বৰ্ণাঢ্য ঐতিহ্য আৰু সংস্কৃতিৰ শক্তিশালী ভেটি স্থাপন কৰিলে। মহাকুম্ভৰ সফল সমাপ্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ শলাগ লয়। তেওঁ কয় যে বিগত 45 দিনত প্ৰয়াগৰাজত বিপুল সংখ্যক ভক্তৰ উপস্থিতিয়ে 140 কোটি ভাৰতীয়ৰ বিশ্বাসক প্ৰতিফলিত কৰিলে। সমাজৰ সকলো শ্ৰেণীৰ লোক একত্ৰিত হোৱা এই মহাকুম্ভ সঁচাকৈ অভিনৱ আছিল বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে কয় যে শিক্ষাৰ্থী, গৱেষক আৰু শিক্ষাবিদসকলৰ উৎকৰ্ষ সন্ধানৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাইহে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব পাৰে। পুডুচেৰীৰ কাৰাইকলত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT 15 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ ডঃ মজুমদাৰে এইদৰে কয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি অধ্যয়ন কৰাৰ উপৰি গৱেষণা, সমনীয়াৰ সৈতে সহযোগিতা আৰু প্ৰযুক্তিৰ সীমাহীন সম্ভাৱনাৰ অন্বেষণত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনায়। NIT পুডুচেৰীৰ কাৰিকৰী মহোৎসৱ জ্ঞানীথ 2025 উন্মোচন কৰি তেওঁ কয় যে ইয়াৰ মূল বিষয় মানৱ যন্ত্ৰ সহযোগিতা সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি ভাৰ্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। নোবেল বঁটা বিজয়ী ছাৰ CV ৰমনৰ জয়ন্তী উপলক্ষে চেন্নাইৰ তিৰুচিৰাপল্লীত এই সমাৱেশৰ আয়োজন কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ খেলপথাৰত সমাৱেশৰ আয়োজন কৰে। NIT ত্ৰিশীৰ সঞ্চালক ডঃ আঘিলাই ফ্লেগ অফ কৰা এই সমাৱেশত 4,000ৰো অধিক NSS আৰু NYKSৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে এখন বিজ্ঞান প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। পৰিৱেশ সচেতনতা সৃষ্টিৰ উদ্দেশ্যে মাতৃ নামত এজোপা গছ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সমাৱেশত বিজ্ঞানী CV ৰমনৰ জীৱন সন্দৰ্ভত বক্তৃতানুষ্ঠানৰ লগতে স্বচ্ছতা অভিযান, যোগাসন, বিজ্ঞান প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ শেহগালে যুৱতীসকলক জড়িত কৰা আৰু চহৰ অঞ্চলতো ৰেডিঅ'ৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেহগালে আজি গুজৰাটৰ আহমেদাবাদত থকা আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰি এইদৰে কয়। শ্ৰীশেহগালে কেন্দ্ৰটোৰ ষ্টুডিঅ', বাতৰি আৰু অনুষ্ঠান বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। শ্ৰীশেহগালে FM নেটৱৰ্কৰ সম্প্ৰসাৰণৰ জৰিয়তে ডিজিটেল ফুটপ্ৰিণ্ট বৃদ্ধি কৰি প্ৰচাৰ ভাৰতীৰ সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টাত আলোকপাত কৰে। তেওঁ কেন্দ্ৰটোৰ বিষয়াসকলক যুৱক আৰু মহিলাসকলক সামৰি লোৱা উদ্ভাৱনীমূলক কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিশ্বৰ আটাইতকৈ বুদ্ধিমান আৰু ক্ষমতাশালী যুৱ প্ৰজন্মৰ ভিতৰত ভাৰতীয় যুৱ প্ৰজন্ম অন্যতম আৰু তেওঁলোক গোলকীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ সমৰ্থবান। পুনেৰ ভাৰতীয় বিদ্যাপীঠ ডিমড বিশ্ববিদ্যালয়ৰ 26 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীবিৰলাই এইদৰে কয়। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত পুনেৰ জনসাধাৰণৰ বিশেষ অৰিহণাক তেওঁ প্ৰশংসা কৰে। এই অনুষ্ঠানত 6,815গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত 42গৰাকী সোণৰ পদকপ্ৰাপ্ত শিক্ষাৰ্থী আৰু 71গৰাকী PhD সম্পন্ন কৰা শিক্ষাৰ্থীও আছে। দিল্লী বিধানসভাৰ হিচাপ সমিতিয়ে পূৰ্বৰ আপ চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত কেগৰ প্ৰতিবেদন পৰীক্ষা কৰিব। 2021 চনত আপ চৰকাৰে কাৰ্যকৰী কৰা আবকাৰী নীতিৰ ফলত চৰকাৰৰ 2,000 কোটি টকা ৰাজহৰ লোকচান হৈছিল বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাই কয় যে বিজেপিৰ ভালেমান বিধায়কে ইয়াৰ অনুসন্ধান কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী কৰিছে। শ্ৰীগুপ্তাই কয় যে হিচাপ সমিতিয়ে 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অধ্যক্ষ শ্ৰীগুপ্তাই দিল্লী বিধানসভাৰ সচিবক দিল্লীৰ আবকাৰী বিভাগলৈ কেগৰ প্ৰতিবেদন পঠোৱাৰ লগতে এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নৱগঠিত দিল্লী বিধানসভাত আজি ছবাৰকৈ নিৰ্বাচিত বিধায়ক মোহন সিং বিষ্টক উপাধ্যক্ষ নিৰ্বাচন কৰা হয়। শ্ৰীবিষ্ট সৰ্বসন্মতিক্ৰমে উপাধ্যক্ষ নিৰ্বাচিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উপাধ্যক্ষ হিচাপে মোহন সিং বিষ্টৰ নাম প্ৰস্তাৱ কৰিছিল। শ্ৰীবিষ্টে বিধানসভা নিৰ্বাচনত মুস্তাফাবাদ সমষ্টিৰ পৰা বিজয়ী হয় আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আপৰ আদিল আহমেদ খানক 17,000তকৈও অধিক ভোটত পৰাস্ত কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰাণীমিত্ৰ আৰু জীৱদয়া বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক মীন পশুপালন আৰু দুগ্ধমন্ত্ৰী এছ পি সিং বাঘেল আৰু জৰ্জ কুৰিয়ানে এই বঁটা প্ৰদান কৰে। প্ৰাণীমিত্ৰ বঁটা 5টা উপশাখাত বিভক্ত কৰি অধিবক্তা উদ্ভাৱনীমূলক চিন্তা আজীৱন পশু সেৱাৰ লগতে 2টা বঁটা পশু কল্যাণ আৰু কৰ্পৰেট সংস্থা ৰাজহুৱা খণ্ডৰ উদ্যোগ চৰকাৰী সংস্থা বা সমবায়ৰ বাবে প্ৰদান কৰা হয়। ইয়াৰ উপৰি ব্যক্তি পশু কল্যাণ সংস্থা বিদ্যালয় প্ৰতিষ্ঠান শিক্ষক বা শিশুকে ধৰি 3টা শিতানত জীৱদয়া বঁটা প্ৰদান কৰা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে পশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা ব্যক্তি আৰু সংস্থাসমূহক স্বীকৃতি দিয়া। এই অনুষ্ঠানৰ পাছতে মন্ত্ৰী শ্ৰীবাঘেলে সংবাদ মাধ্যমৰ আগত কয় যে এই বঁটাসমূহে নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব আৰু বঁটা প্ৰাপকসকলে আন লোকসকলকো অনুপ্ৰাণিত কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি হিন্দীৰ ব্যৱহাৰ বৃদ্ধিৰ আৱশ্যকতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। তেওঁ ভাষাক ভাৰতৰ সামাজিক সাংস্কৃতিক দিশক বান্ধি ৰখা একোডাল সূতা বুলি অভিহিত কৰে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বিবাৰ্ষিক হিন্দী আলোচনী সশক্ত ভাৰতৰ প্ৰথম সংস্কৰণ উন্মোচন কৰি শ্ৰীসিঙে এইদৰে মন্তব্য কৰে। শ্ৰীসিঙে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভাগসমূহে হিন্দীক চৰকাৰী ভাষা হিচাপে আগস্থান দিয়াৰ বাবে প্ৰশংসা কৰে। এই আলোচনীখনত সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলৰ বীৰত্ব দেশপ্ৰেম আৰু উচৰ্গাৰ মনোভাৱক প্ৰতিফলিত কৰাৰ কবিতাৰ লগতে মন্ত্ৰালয়ৰ কৰ্মীসকলে লিখা চৰকাৰৰ নীতি সম্পৰ্কীয় প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে। নতুন দিল্লীত আজি স্পেচ ৰেডিয়েচন গধুৰ আয়ন মানৱ মহাকাশ অভিযান তথা জৈৱিক প্ৰভাৱ আৰু জৈৱ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' বায়লজী সন্মিলন আৰম্ভ হয়। চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদ আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ DRDO ডঃ সমীৰ ভি কামাথে এই সন্মিলন উদ্বোধন কৰে। সন্মিলনৰ বিশেষত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীসুদে কয় যে মহাকাশ অভিযান বৃদ্ধি পাইছে আৰু ইয়াৰ ইতিবাচক দিশসমূহৰ বাবে ভৱিষ্যতেও এই অভিযান বৃদ্ধি পাব। তেওঁ কয় যে এই সন্মিলনে প্ৰত্যাহ্বানসমূহ বুজি পোৱাৰ লগতে ইয়াৰ সমাধান আয়ত্ত কৰাত সহায়ক হ'ব। অধ্যাপক শ্ৰীসুদে কয় যে বিকিৰণৰ জৈৱিক প্ৰভাৱ হ্ৰাস কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সমাজ সংস্কৰণক নানাজী দেশমুখৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে এটা যুগৰ পৰিৱৰ্তন সাধন কৰা লোকসকলে মৃত্যুৰ পাছতো প্ৰভাৱ বিস্তাৰ কৰি থাকে। নানাজী দেশমুখৰ 15 সংখ্যক মৃত্যুতিথি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে এইদৰে কয়। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাৱলপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। সুদীৰ্ঘ 29 বছৰত প্ৰথমবাৰৰ বাবে ICC টুৰ্ণামেণ্টৰ আয়োজন কৰা পাকিস্তানে এখনো খেলত জয়লাভ নকৰাকৈ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলি দেশৰ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মান্ডভিয়াই আজি ভার্চুয়েল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাবেশ উদ্বোধন কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি প্ৰাণীমিত্ৰ আৰু জীৱদয়া বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।